অসমীয়াবিলাকৰ প্ৰতিপত্ৰ 6-1। আমি কি বুলি ক'ম, আমি পাপত থকাটো প্ৰয়োজন নেকি যাতে ঈশ্বৰৰ আশীষ পূৰণ হৈ চাৰিওফালে বিয়পি পৰক? পলে মানুহক শিকাই আছিল যে পাপ হ'ল এটা সমস্যা, কিন্তু আশীষ তাতকৈ বহুত বহুত ডাঙৰ। আৰু যদি সিহঁতে ঈশ্বৰৰ সহায় বিচাৰি আগবাঢ়ে, তেখেতৰ আশীষে সিহঁতক জীৱনৰ সকলো পাপৰ পৰা মুক্তি হোৱা আৰু সকলো মোহৰ পৰা জয় হোৱাত সহায় কৰে। আৰু তাৰ পাছতে তেখেতে ব্যাখ্যা কৰিবলৈ আৰম্ভ কৰিলে যে কি হ'ব পাৰে যদি যীশুক আমি আমাৰ ত্ৰাণকৰ্তা ৰূপে গ্ৰহণ কৰোঁ। আৰু সেই ৰহস্য, যীশুক আমাৰ ত্ৰাণকৰ্তা ৰূপে গ্ৰহণ কৰিলে আমাৰ আত্মাৰে দিশত হ'বলগীয়াখিনি আৰু এয়া মৃত্যুৰ পাছত সৰগলৈ টিকট কটাতকৈ বহুত বেছি, এয়া আৰু পাপবোৰৰ ক্ষমা হৈ যোৱাতকৈও ডাঙৰ কথা। আমি এক নৱজীৱন আৰু প্ৰকৃতি লাভ কৰোঁ, আমি ভিতৰে ভিতৰে এজন নতুন ব্যক্তি হৈ পৰোঁ, আৰু ঈশ্বৰে আমাৰ আত্মাক এনে কিবা এটা বস্তু খুজি দিয়ে যিয়ে আমাক তেখেতৰ প্ৰতি জীৱিত কৰি ৰাখে। আৰু এক নতুন জিজ্ঞাসা, হঠাৎ এই মুহূৰ্তত তোমাৰ মাজত কিবা এটা ভাল কৰ্ম কৰিব বিচাৰে, কিন্তু বহুতো সময়ত আমি বিফল হওঁ কাৰণ আমাৰ বাহিৰৰ মানুহটোক এতিয়াও ছয়তানে হেঁচুকি আছে, আৰু গতিকে আমাৰ ভিতৰৰ মানুহটো ঈশ্বৰৰ বাণীৰে ভৰাই পেলোৱাটো প্ৰয়োজন। আৰু ঈশ্বৰে কৰিবলৈ কোৱা সুকৰ্মবোৰ কৰিবলৈ ক'ব লাগে, আৰু এই জয়ৰ মূল্য আৰু তৃপ্তি বুজি উঠিবলৈ শিকিব লাগে, আৰু আমি বাঢ়ি যাওঁ আৰু আগবাঢ়ি যাওঁ, আৰু এনেদৰে আমি বাঢ়ি যাওঁ। যদি তুমি বাঢ়িছা, সেইটো ভাল কথা। তুমি গৈ পোৱাগৈ নাই বুলিয়ে নিজৰ ওপৰত খং কৰাটো কোনো প্ৰয়োজন নাই। ভাল কথাটো হ'ল যে বাঢ়িবলৈ নেৰিবা। আমি গৈ পোৱা নাই বুলিয়ে বেজাৰ কৰি আমি বহুতো সময় ক্ষয় কৰি দিওঁ, আৰু ই আমাক ভ্ৰমণৰ আনন্দ লোৱাৰ পৰা বিৰত কৰে। বাইবেলে কৈছে তেখেতৰ আগত আমি গতিশীলভাৱে সলনি হৈ থাকোঁ, গতিশীলভাৱে সলনি। যীশুৱে সকলো সময়তে ঈশ্বৰৰ সোঁফালে বহে আৰু আমাৰ কাৰণে প্ৰাৰ্থনা আগবঢ়াই আছে। তাৰ মানে আমাকো গতিশীলভাৱেই তাৰ প্ৰয়োজন। ধৰ্মযাজক পলে কৈছে, মই শিকি গ'লোঁ নিজক সন্তুষ্ট কৰি ৰখাৰ, মই যদি ককৰ্থনা পাওঁ বা সকলোৰে পৰাই ভৰি থাকোঁ। তেখেতে কোৱা নাই মই অলপতে ৰক্ষা পৰিলোঁ আৰু মই সন্তুষ্ট। তেখেতে ক'লে মই সন্তুষ্ট হ'বলৈ শিকিলোঁ আৰু মই ভাল পোৱাত আগবাঢ়িবলৈ শিকিলোঁ আৰু মই ভাল কৰ্ম কৰাৰ মুহত লিপ্ত হ'বলৈ শিকিলোঁ। আমি সকলোৱে শিকি আছোঁ আৰু এয়া এক ভাল কথা। গতিকে মই কৈ ভাল পাওঁ যে মই য'ত থাকিব লাগিছিলে তাত নাই, কিন্তু ঈশ্বৰক ধন্যবাদ জনাওঁ কাৰণ মই য'ত আছিলোঁ এতিয়া মই তাত নাই। হালেলুয়া। মই তোমালোকক আচৰিত কথা এটা ক'ব পাৰোঁনে? গালাটীয়াবিলাকৰ প্ৰতিপত্ৰত 2:10 পলে কৈছে, এতিয়া জীয়াই থকাজন আৰু মই নহয়, মই ঈশ্বৰৰ সন্তানৰ বিশ্বাসত হে জীয়াই থাকোঁ যিয়ে মোৰ কাৰণে নিজেই মৃত্যুবৰণ কৰিছিলে। আৰু মহাশয় এইষাৰ কথা শুনিবলৈ মই ইমান আচৰিতভাৱে গম্ভীৰ্যপূৰ্ণ, কিন্তু মই ক'ব পাৰোঁ যে পলে এই কথাষাৰ কোৱাৰ 20 বছৰ আগতেই তেখেতক সলনি কৰাইছিলে। দামাচকাৰৰ ৰাস্তাৰ এই সৰু ঘটনাটোৰ ক'ব পৰা 20 বছৰ আগতেই এতিয়া জীয়াই থকাজন আৰু মই নহয় সেই মঙহখিনিৰ বিসৰ্জন দি এতিয়া মই অকল ঈশ্বৰৰ কৰ্মৰ বাবেহে আছোঁ। আৰু আমি সদায় পুৱাই বিচনাৰ পৰা উঠি আৰু 20টা বিষয়ক তালিকাখন দিয়াটো প্ৰয়োজন নাই যে কি কাৰণে আমাৰ মন বেয়া হ'ব পাৰে। আৰু আমি শুই উঠি কোৱাটো উচিত যে তোমাৰ অস্তিত্বৰে ভৰপূৰ এটা শৰীৰ হ'ব বিচাৰোঁ মই, তুমি মোৰ ব্যৱহাৰ কৰাটো বিচাৰোঁ মই, আজি চলোৱা তোমাৰ বাহনখন হ'বলৈ দিয়া মোক, আৰু মানুহক মোৰ জৰিয়তে স্পৰ্শ কৰা, মোৰ জৰিয়তে মানুহক হাঁহি দিয়া, মোৰ মাজেদি মানুহক দিয়া। জানানে, আমি সদায় কিবা এটা কৰিবলৈ ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ, এনেকৈ কৰোঁ যে হে ঈশ্বৰ, ভগ্নীজনক সহায় কৰা, ভগ্নী মেৰীক সহায় কৰা, ভাতৃজনক সহায় কৰা। 1.5 বছৰমানৰ আগতে মই ঈশ্বৰক প্ৰাৰ্থনা কৰিছিলোঁ বেলেগ কাৰোবাক সহায় কৰি দিবলৈ। তোমালোকে জানানে মই কি ক'লোঁ? তুমি জানানে তেওঁ কি ক'লে? তুমি নিজে বিচাৰাবা, নিজে কৰিব পৰা কৰ্মবোৰ মোক বিচাৰি থাকিবলৈ বন্ধ কৰা। হালেলুয়া। কিমানবাৰ আমি ঈশ্বৰৰ ওচৰত বেলেগৰ কাৰণে প্ৰাৰ্থনা কৰোঁ, যিখিনি কৰ্ম আচলতে আমি কৰিব পৰা ক্ষমতা আমাক দিয়া আছে, কিন্তু আমি দিবলগীয়া বলিদানখিনি দিব নিবিচাৰোঁ। যদি ঈশ্বৰে আমাক কিবা বস্তুৰ প্ৰয়োজনীয়তা দেখুৱাইছে, তেখেতে বিচাৰিছে যে এই প্ৰয়োজনীয়তা প্ৰাপ্তিৰ আনন্দখিনি আমি উপভোগ কৰোঁ তেখেতৰ ওচৰত বেলেগ কোনোবাই কৰি দিবলৈ বুলি প্ৰাৰ্থনা কৰাটো নিবিচাৰে। বচন 2:6, আমি যথেষ্ট উন্নতি কৰোঁ। নিশ্চিতভাৱে নহয়, আমি যি পাপ কৰিবলৈ মৰি পৰি লাগিছিলোঁ তাত জীয়াই থাকে পল। আমি যীশুক লগ পোৱাৰ পাছত মৰিছিলোঁ পাপ নকৰিবলৈ। আমাৰ আত্মিক অংশ মৰিছিলে পাপৰ কাৰণে। তোমাৰ হৃদয়ত তুমি আৰু পাপ কৰিব নিবিচাৰা, কিন্তু তোমাৰ মাংস বিচাৰে। তোমাৰ আত্মাৰ দৈৱিক স্পৰ্শ নোপোৱা কিছু অংশই পাপ কৰিবলৈ বিচাৰে। কিন্তু তুমি প্ৰকৃত মানুহটোৱে, নতুন মানুহটোৱে, নতুনকৈ জন্ম হোৱা তোমাৰ মাজৰ মানুহটোৱে নিবিচাৰে পাপ কৰিব। সেইবাবে তুমি কৰিব নোৱাৰা আৰু সুচাৰুৰূপে কৰিব নোৱাৰা। তুমি পুনৰ জন্ম নোহোৱা হ'লে তুমি পাপ কৰি আৰামত থাকিব পাৰিলাহেঁতেন, কিন্তু পুনৰ জন্ম লোৱাৰ পাছত তোমাৰ এটা বহুত কষ্টৰ সময় যায়। কিন্তু তুমি তথাপিও যদি কষ্ট নোপোৱা, পাপ কৰিবলৈ তোমাৰ হৃদয়খন কঠোৱা আৰু একো কথালৈ ভ্ৰক্ষেপ নাই, যিটো একেবাৰে ভাল কথা নহয়। তুমি এই কথাষাৰৰ পৰা জ্ঞাত নে যে যিসকলক যীশুৰ মাজত শুদ্ধি কৰা হৈছে সেইসকলক আচলতে যীশুৰ মৃত্যুৰ মাজতহে শুদ্ধি কৰোৱা হৈছে? যেতিয়া তুমি পানীৰ মাজলৈ সোমাই যোৱা, তুমি নিজৰ কবৰৰ ভিতৰৰ সোমোৱাৰ কথা বুজায়। যেতিয়া তুমি ওলাই অহা, আকৌ তুমি পুনৰ জন্ম হোৱাৰ কথা বুজায়। তুমি যীশুক লগ পোৱাৰ মুহূৰ্তত এইটো আত্মিকভাৱে লগে লগে হয়। এতিয়া এইটো মাত্ৰ এটা বাহিৰা চিহ্ন, শত্ৰু আমালৈ জনোৱা এটা প্ৰত্যাহ্বান যে মই পাপৰ কাৰণে মৃত্যুবৰণ কৰিছোঁ আৰু মই ঈশ্বৰৰ কাৰণে জীৱিত আৰু মই সম্পূৰ্ণৰূপে নতুন। আৰু তুমি আগতে কোৱাতকৈ বহুত বেলেগ এটা প্ৰাণী। গতিকে মৃত্যুৰ শুদ্ধিত আমাকো তেখেতৰ লগতে কবৰত ভৰোৱা হ'ল, যাতে যিদৰে যীশু ঈশ্বৰৰ মহানতাই পুনৰ জন্ম দিছিলে আৰু কবৰৰ পৰা উঠাই আনিছিলে, গতিকে আমিও তেনেকৈ হঠাৎ জীৱনৰ নতুনত্বত জীৱন নিৰ্বাহ কৰোঁ আৰু আচৰণ কৰোঁ। জীৱনৰ নতুনত্বত জীৱন যাপন কৰোঁ আৰু আচৰণ কৰোঁ। সেইবাবে হয়তো গালাটিয়াবিলাকৰ প্ৰতিপত্ৰত পলে কৈছে যে ভাল কৰ্মৰ কাৰণে ভাগৰি নপৰিবা, যি ভাল তাক কৰি যোৱা। ভাল কৰ্ম কৰি যোৱা, ভাল কৰ্ম কৰি যোৱা, ভাল কৰ্ম কৰি যোৱা, ভাল কৰ্ম কৰি যোৱা। আৰু মই কিবা এটা ক'ব পাৰোঁনে? মোলৈ চোৱা, মই এটা গুৰুত্বপূৰ্ণ কথা কওঁ। তুমি এটা সঠিক ফল পোৱাৰ আগত শুদ্ধ কৰ্ম কৰিব লাগিব আগতেই। আৰু মই নিশ্চিত হ'ব বিচাৰোঁ যে আমাৰ টেলিভিশ্যনৰ যোগেদি চাই থকা মানুহখিনিয়ে তাক বুজি পায়। তুমি শুদ্ধ ফল পোৱাৰ আগতেই শুদ্ধ কৰ্ম কৰিব লাগিব কিছু সময়ৰ কাৰণে। যেতিয়া তুমি গুটি সিঁচা, তুমি তাৰ ফল পাবলৈ অলপ সময় লাগিবই। বচন 5, যদি আমি তেখেতৰ দৰে মৃত্যুৰ ভাগ লৈ তেখেতৰ লগত বিলীন হৈছোঁ, আমি তেখেতৰ নতুন জীৱনটোৱে হ'ম। আমি জানো যে আমাৰ পুৰণা শৰীৰটোক যীশুৰ দৰে গজাল মাৰি ক্ৰছত ৰাখিছিলে, যাতে আমাৰ শৰীৰ, আমাৰ পাপী শৰীৰটো আৰু ভাল ভাৱৰ সঁজুলিও হ'ব পাৰে। আৰু আমি কাক ব্যৱহাৰ কৰিবলৈ দিছোঁ সেইটোহে মুখ্য কথা। হয়তো তাক বেয়াৰ প্ৰতি কোনো ভ্ৰক্ষেপ নাই যিয়ে কৰে, আৰু যাতে আমি পাপৰ দাস হৈ থাকিব নালাগে। মই নিশ্চিত কৰিব বিচাৰোঁ যে মই তোমালোকক নেহেৰুৱাও, নহ'লে তোমালোকৰ এইটোৱে বহুতো চিন্তাত পেলাব পাৰে, বিশেষকৈ যদি তুমি এইবোৰৰ পৰা জ্ঞাত নহয়। মই কোৱাৰ দৰে এই কথাটোৱে মোৰ মূৰটো ঘোলা কৰি পেলাইছিলে প্ৰথমবাৰ যেতিয়া মই পঢ়িবলৈ চেষ্টা কৰিছিলোঁ কেইবছৰমান আগতে। কিন্তু যদি তুমি বুজি নোপোৱা তুমি কেনেকুৱা প্ৰাণী হৈ পৰিলা, এতিয়া আৰু ঈশ্বৰে কি কৰিলে তোমাৰ কাৰণে, তুমি কেতিয়াও ঈশ্বৰে বিচৰাৰ দৰে উঠি আহি জীৱনটো কটাব নোৱাৰা। তুমি সঁচাকৈয়ে যীশুৰ মাজেদি সকলো কৰ্ম কৰিব পাৰা যিয়ে তোমাক শক্তিশালী কৰে। তোমাৰ মাজত থকা মহান জন সঁচাকৈয়ে মহান পৃথিৱীত থকা তুমি জনতকৈ, তুমি সঁচাকৈয়ে এজন মহান ব্যক্তি, তুমি সঁচাকৈয়ে এজন মহান প্ৰাণী, আৰু সঁচাকৈ তুমি এখন খুব খুব ভাল হৃদয়ৰ অধিকাৰী, কাৰণ ঈশ্বৰে তেওঁৰ আত্মা ভৰাই তেখেতৰ হৃদয়খন তোমাক দিলে। আচৰিত কথা যে, সাংঘাতিকভাৱে আচৰিত যে তেখেতে পাপবোৰ লৈ আমাৰ তেখেতৰ শুদ্ধতা দিলে। যীশুৰ তেজেৰে তুমি ঈশ্বৰৰ লগত শুদ্ধ হ'লা আৰু তোমাৰ আত্মাত শুদ্ধতা আছে, অশুদ্ধতা নহয়। অশুদ্ধতা থাকিব পাৰে তোমাৰ মাজত, তোমাৰ মঙহত, কিন্তু অন্তৰাত্মাত সদায় শুদ্ধতা থাকে আৰু তোমাৰ ঈশ্বৰৰ শুদ্ধতাৰে সম্পূৰ্ণ আৰু ভাল কামনা আৰু ভাল ভাৱ আছে। আৰু ঈশ্বৰে আমাক কেতিয়া পৃথিৱীলৈ ওলাই ভাল কৰাটো নিবিচাৰে যদিহে তেখেতে ভাল কৰাৰ আমাক উপায় নিদিয়ে। গতিকে ইয়াত আছে, চোৱা, লাগতিয়ালখিনি তুমি পালা, লাগতিয়ালখিনি তুমি পালা। কিন্তু ছয়টানে তুমি গম পোৱাটো নিবিচাৰে, গতিকে সি তোমাক ব্যস্ত কৰি ৰাখে যে তুমি কিমান বেয়া, তুমি কিমান সঘনাই হাৰ মানি লোৱা, আৰু এইটো আৰু এইটো আৰু এইটো বেলেগ কথা। মই কৈছোঁ তোমালোকক ছয়টানৰ লগত ওলটাই কথা পাতিবলৈ লোৱা আৰু কোৱা মই যীশুৰ মাজত এটা নতুন প্ৰাণী, মই এজন জয়ী, যোদ্ধাতকৈও বেছি জয়ী। মোৰ পাপবোৰ ক্ষমা হৈছে, কিন্তু ধন্যবাদ ঈশ্বৰক যে মই আগৰ ঠাইত নাই আৰু মই শিকিছোঁ, মই আগবাঢ়ি আছোঁ, মই সেই ঠাইলৈ আগবাঢ়ি আছোঁ। মোৰ ঈশ্বৰৰ কৃপা আছে। তোমাৰ যীশুৰ মাজত থকা ব্যক্তিজনক তোমাৰ মনটোত স্থাপন কৰা। তাৰমানে এয়া নহয় যে আমি আমাৰ ভুলৰ বাবে দায়ী নহয়, কিন্তু আমি মাত্ৰ তাৰ ওপৰতে বাহৰ পাতি ভাবি থাকোঁ সকলো সময়তে যে আমি কি কৰোঁ, কি নকৰোঁ, কি নকৰোঁ, কি কৰোঁ, কি নকৰোঁ, কি নকৰোঁ। বচন দহ ইয়াৰ পৰা অলপ বেলেগ হ'ব। যিদৰে তেখেতে মৃত্যুবৰণ কৰিলে, তেখেতে তেখেতৰ পাপৰ পৰা মুক্ত হ'ল সৰ্বকাললৈ, আৰু তেখেতৰ জীৱন মাথো ঈশ্বৰৰ বাবে। তথাপিও পাপৰ কাৰণে তুমি মৃত বুলি ধৰা। মই ভাল পাওঁ ধৰি লোৱাটো ভাৱৰ এটা প্ৰক্ৰিয়া, গতিকে মইতো ভাল পাওঁ। গতিকে তেখেতে কৈছে যে তুমি কেনেকৈ ভাবা নিজৰ বিষয়ে, সেইটো যথেষ্ট গুৰুত্বপূৰ্ণ। তুমি নহয় ঔ মই একো সামৰিব নোৱাৰোঁ, ঔ ঈশ্বৰ মই প্ৰাৰ্থনা কৰোঁ যাতে মই একো লোভ নলওঁ, ঔ ঈশ্বৰ মোক ক্ষমা কৰা, মোক ক্ষমা কৰা, মই মানুহজনৰ নিচিনা কৰি দিয়া যিয়ে লৰচৰ বাঢ়িবলৈ অসন্তুষ্ট, মোক আৰু অলপ মানুহ সহ্য নহয়, ঈশ্বৰ মই নোৱাৰা কৰ্মস্থানলৈকে একমাত্ৰ খ্ৰীষ্টিয়ান হৈ থকাটো, যদিও তুমি মোক ব্যৱহাৰ কৰিবলৈ মই প্ৰাৰ্থনা কৰিছিলোঁ আৰু মই অন্ধকাৰৰ পোহৰ, ঈশ্বৰ তুমি মোক তাৰ পৰা উলিয়াই আনা, মোক ক্ষমা কৰা প্ৰভু, তুমি মোক এটা পোহৰ দিয়া, নতুন পোহৰ এটা দিয়া, কাৰণ মই একো কৰিব নোৱাৰোঁ। হয় আৰু নোৱাৰি 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 আৰু। যদি তোমাৰ কৰ্মস্থানত তুমি একমাত্ৰ খ্ৰীষ্টিয়ান বা গোটেই এই পৰিয়ালত একমাত্ৰ খ্ৰীষ্টিয়ান, তুমি ভালদৰে 25 বাৰ মান ভাবি চোৱা আৰু এবছৰ মানলৈ প্ৰাৰ্থনা কৰা, তুমি সকলোৰে পৰা ওলাই গৈ সিহঁতক অন্ধকাৰত থাকিব দিয়াৰ আগত। আৰু জানানে আমি কিয় গুৰুত্ব নিদিওঁ? কাৰণ আমি ভাবি চাওঁ, ধৰি লোৱা যে পাপৰ কাৰণে মৃত্যু আৰু শুদ্ধতাৰ কাৰণে জীৱিত, তুমি নিজৰ বিষয়ে কি বুলি ভাবা? জানানে মই যদি এক প্লেট চকলেট বিস্কুট দেখোঁ, মই এটাও খাব নোৱাৰিম। ঔ মানে মই তেনেকৈ কোৱা মানুহ লগ পাইছোঁ, ঔ মই এটা বিস্কুট খাব নোৱাৰোঁ, মোক এটা বিৰতি দিয়া, তুমি এটা বিস্কুট খাব পাৰা, ঔ তুমি এইটো নোৱাৰা খাব, অ বাদ দিয়া এইবোৰ কথা, তুমি দুটা বিস্কুট খাব পাৰা, তুমি তাক খাব পাৰা বা নোখোৱাকৈয়ে হয়, আৰু তুমি পুনৰ জন্ম লৈছা পবিত্ৰ আত্মাৰে ভৰপূৰ, তুমি এটা বিস্কুটৰ দাস হৈ থাকিব কেতিয়াও নালাগে, আৰু এটুকুৰা পাইৰো তুমি দাস হৈ থাকিব নালাগে, নাইবা এবটল সুৰা বা মাদক দ্ৰব্য বা অস্বাভাৱিক খাদ্য প্ৰণালীৰে দাস হৈ থাকিব নালাগে। একমাত্ৰ কথা তুমি জনাটো উচিত যে তুমি যীশুৰ মাজত কোন, আৰু ছয়টানক জানিবলৈ দিয়া যে তুমি জানা যে তুমি যীশুৰ মাজত কোন। সকলোৰে লগত গীৰ্জাত যুদ্ধ সংগীত গোৱাটো এটা কথা, কিন্তু ঘৰত অকলশৰে থাকোঁতে তুমি নিজৰ অস্তিত্বৰ বিষয়ে জনাটো অতি প্ৰয়োজনীয়। আমিন। মই ঠিক কৰিব নোৱাৰোঁ, মই কৰিব নোৱাৰোঁ, মই কৰিব নোৱাৰোঁ, মই কৰিব নোৱাৰোঁ। ধৰি লোৱা যে তুমি ঈশ্বৰৰ কাৰণে জীৱিত আৰু পাপৰ কাৰণে মৃত। বচন বাৰ, নিদিবা তোমাৰ জৈৱিক দেহাত পাপক বাস কৰিবলৈ নিদিবা। তুমি বচন 13ৰ বাবে সাজুনে? আৰু এতিয়া বচন 6 আৰু বচন 13, নিজৰ শৰীৰৰ অংশবোৰ দুষ্ট কৰ্মৰ কাৰণে আগবঢ়াই নাথাকিবা, কিন্তু নিজকে ঈশ্বৰৰ কাৰণে এনেকৈ উচৰ্গা কৰা যেন তুমি পুনৰ জন্মলৈ উঠি আহিছা আৰু তোমাৰ শৰীৰৰ অংগবোৰ ভাল ভাৱৰ প্ৰতীকৰূপে উচৰ্গিত কৰা ঈশ্বৰক। বচন 16 ৰমিয়াবিলাকৰ প্ৰতিপত্ৰ 6 কোৱা আছে যে তুমি নাজানা নেকি যে তুমি যদি সকলো সময়তে কাৰোবাৰ কৰ্ম পূৰণৰ কাৰণে নিজক উচৰ্গা কৰি থাকা, তুমি মানি থকা ফলৰ দাস হৈ পৰা। যেতিয়া বহুতৰে বেলেগ নিচাৰ দাস হোৱাৰ দুখজনক অনুভূতি হৈছে, কাৰণ তুমি এবাৰৰ পাছত এবাৰকৈ বাৰে বাৰে তাৰ বাবে আগবাঢ়ি গৈছিলা, আৰু ই তোমাৰ জীৱনৰ এটা নিয়ন্ত্ৰক ব্যৱস্থা হৈ পৰিলে। কিন্তু ঈশ্বৰে একো বস্তুৱে বাহিৰৰ পৰা নিয়ন্ত্ৰণ কৰাটো নিবিচাৰে তেখেতে, আমি ভিতৰৰ পৰা আগুৱাওঁ, নিয়ন্ত্ৰিত হওঁ আৰু নেতৃত্ব দিয়াটো বিচাৰে। এতিয়া ছয়তানে হেঁচা দিব, ঠেলা মাৰিব আৰু কষ্ট দিব ঈশ্বৰৰ কথাবোৰ এনেকুৱা যে তেখেতে উপদেশ দিয়ে কয়। আৰু কেতিয়াবা যদি তুমি ভালদৰে ঈশ্বৰৰ প্ৰতি স্পৰ্শকাতৰ নোহোৱা, তুমি ধৰিবই নোৱাৰিবা এটা মাত্ৰ সৰু কথা, তুমি সিহঁতক তাৰ জৰিয়তে আশীষ নিদিয়া কিয়। তুমি সেই অকলশৰীয়া মাতৃগৰাকীৰ সন্তানটিক চোৱা, চিন্তা নকৰা কিয়। একৰাতিৰ কাৰণে যাতে তেওঁ এৰাতিৰ কাৰণে সুখত থাকিব পাৰে, আৰু তুমি সেই বয়সীয়া মানুহহালক দুপৰীয়া আহাৰৰ বাবে উলিয়াই নিনিয়া কিয়। গীৰ্জাৰ পাছত নিজৰ লগৰখিনিৰ লগত ওলাই যোৱাতকৈ এইটো মাথো এটা এইটো এটা মাত্ৰ সাধাৰণ কথা আৰু এটা সৰু লোভ, আৰু মই তোমাৰ প্ৰতি ভাল হ'বলৈ মোহিত হৈ গৈছোঁ। তুমি জানানে, মই যীশুৰ দৰে ব্যৱহাৰ কৰিবলৈ মোহিত, কিন্তু তাৰ পাছতে ভাবো আমাৰ কি ক্ষতি হ'ব তাৰ কাৰণে, বা কি বুজাব আমাক। আৰু মানে লগে লগে বিজুলীৰ দৰে আমি সকলো বস্তুৰ মাজেদি গৈ ভাল বস্তুবোৰ মাজত এৰি থৈ দিওঁ, আৰু ঈশ্বৰে আমাৰ কাৰণে ৰাখি যোৱাবোৰ। তুমি কিহত লাগি আছা? তুমি আচলতে কি ভাবি আছা? তুমি মঙহত লাগি আছা নে তুমি আত্মাত লাগি আছা? তুমি যি বস্তুৰ লগতে বাৰে বাৰে লাগি থাকা, তুমি তাৰ দাস হৈ পৰা। সেইবাবে ধৰ্মযাজকবোৰে নিজক যীশুৰ যুক্ত দাস বুলি কৈছিলে। সিহঁতে নিজক ইমানেই দি থাকিলে, সিহঁতে নিজকে ইমানেই দিলে 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 দি থাকিলে যে সিহঁতে ঈশ্বৰে সাজু কৰা দাস হৈ পৰিলে। আৰু সিহঁতক কোৱা সকলো কৰ্মই সিহঁতে কৰিব বিচাৰিছিল। তোমাক অভিনয় কৰাতকৈ মই বেছি ভালকৈ শিকাইছোঁ, মই আচলতে আজি বেছিকৈ কৈ আছোঁ। আহা ৰমিয়া হাত চাওঁহি, বচন 15। মই মোৰ কৰ্মবোৰ বুজি নাপাওঁ, মই বিচৰাবোৰ অনুশীলন বা সমাপ্ত নকৰোঁ, কিন্তু মই বেয়া কৰ্ম কৰাটোকে কৰোঁগৈ। মই এজন সাক্ষী পাব পাৰোঁনে? এতিয়া যদি মই মোৰ কামনাৰ বিৰুদ্ধে কৰ্ম কৰোঁ, মই মানি লওঁ যে আইনখন শুদ্ধ আৰু মই তাৰ পক্ষে হৈ যাওঁ, তেখেতে কৈছে, তেতিয়া পলে জানিছিল যে তেওঁ এজন পুনৰ জীৱিত ব্যক্তি, তেওঁ জ্ঞাত আছিল তেওঁ নতুন প্ৰকৃতিৰ বাবে। গতিকে তেখেতে কৈছে, যদি মই নিজক নিয়ন্ত্ৰণ কৰোঁ, এই নতুন প্ৰকৃতিক লৈ যাব নোৱাৰোঁ, তেতিয়াহ'লে মোক নিয়ন্ত্ৰণ কৰিবলৈ আকৌ সেই পুৰণা আইনখনেই আহিব। আৰু তেওঁ জানিছিল যে সেইটো শুদ্ধ নহয়, গতিকে তেওঁ এই প্ৰক্ৰিয়াৰ মাজেদি গৈছে। বচন 17, যিয়েই নহওক এতিয়া কৰ্মবোৰ কৰাজন মই নহয়, কিন্তু পাপবোৰ মোৰ ওপৰত আৰু মোক ধাৰণ কৰে। এতিয়া মই এইষাৰ বুজাৰ আগতে বহু বছৰ পঢ়িব লাগিব। পল, যদি তুমিয়ে কৰিছা আৰু কৈছা যে তুমি নহয়, তেনেহ'লে কোনে কৰিলে? আৰু চোৱা, মই সেই পুৰণি প্ৰকৃতিখিনি বুজি নাপালোঁ, নতুন প্ৰবৃত্তিবোৰহে বুজি পাওঁ। মই মাংস আৰু অন্তৰাত্মাৰ কথাও নুবুজিলোঁ। আৰু মই আকৌ কৈছোঁ তোমাক, যদি তুমি এই ভৱনত থাকা বা টিভিত থকা এজন খ্ৰীষ্টিয়ান, আৰু যদি তুমি এইখিনি কথা বুজি পোৱা নাই, তুমি শৰীৰ, অন্তৰাত্মা আৰু আত্মাৰ পাৰ্থক্য বুজিব লাগিব। তুমি বুজাটো উচিত যে ঈশ্বৰ তোমাৰ আত্মাত থাকে আৰু তোমাক আত্মাৰ মাজেদি এজন নতুন মানুহৰূপে গঢ় দিয়ে। এটা ধুনীয়া জয় আৰু ঈশ্বৰদাসী জীৱন কটাবলৈ প্ৰয়োজনীয় সকলোখিনি সঁজুলি তোমাৰ আত্মাৰ মাজত আছে, কিন্তু বাহিৰৰ পৰা আহিবলগীয়া যথেষ্ট চাপ আছে। ছয়তানে বাহিৰৰ পৰা তোমাৰ ওপৰত কাম কৰে, কিন্তু তুমি নিৰ্ণয় ল'ব লাগিব যে কোনটো চাপৰ তুমি দাস হ'বা। কাৰণ যাৰ লগত আমি বেছিকৈ লাগি থাকোঁ, আমি তেওঁৰ দাস হৈ পৰোঁ। ঈশ্বৰৰ ওচৰত নিজক অৰ্পণ কৰাটো ইমান সহজ নহয়, কিন্তু সুদূৰ ভৱিষ্যতত সদায় ভাল এটা কৰ্ম।